গণনা পুস্তক 22 অধ্যায়। পাছে ইজৰাইলৰ সন্তানসকলে যাত্ৰা কৰি জিৰিহুৰ সন্মুখত থকা জৰ্দনৰ পূব পাৰত মোৱাবৰ সমৰ্থলত চাউনি পাতিলে। বালাক আৰু বিলিয়মৰ বিৱৰণ। জৰ্দন নদীৰ পৰা আনফালে জিৰিহু ওচৰত থকা মোৱাবৰ সমৰ্থলত চাউনি নপতালৈকে ইজৰাইলৰ সন্তানসকলে যাত্ৰা কৰি আছিল। তেতিয়া আটাই ইজৰাইলে ইমূৰীয়াসকললৈ কৰা আটাইকে চিপ্পুৰৰ পুত্ৰ বালাকে দেখি আছিল, আৰু মোৱাবে লোকসকলৰ কাৰণে অতিশয় ভয়ত আছিল, কিয়নো তেওঁলোক অধিক আছিল, আৰু মোৱাব ইজৰাইলৰ সন্তানসকলৰ কাৰণে অতিশয় ব্যাকুল হ'ল। মোৱাবৰ ৰজাই মিডিয়নৰ বৃদ্ধ লোকসকলক ক'লে, গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকা দি এই লোকসকলে আমাৰ চাৰিওফালে থকা সকলোকে খাই শেষ কৰিব। সেই কালত চিপুৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল। তেওঁ বীৰুৰ পুত্ৰ বিলিয়মক মাতিবলৈ তেওঁ স্বজাতীয় লোকসকলৰ দেশলৈ ফৰাত নদীৰ পাৰত থকা পথুৰ নগৰলৈ দূত পঠাই তেওঁক ক'লে, চোৱা, মিছৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মুহূৰ্তত আমাৰ সন্মুখতে আছে। মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক হাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ'ব, কিয়নো মই জানো আপুনি যিজনক আশীৰ্বাদ কৰে তেওঁ আশীৰ্বাদ পায়, আৰু যিজনক হাও দিয়ে তেওঁ হাও পায়। পাছে মোৱাবৰ বৃদ্ধসকলে আৰু মিডিয়নীয়ৰ বৃদ্ধসকলে মংগল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে, আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক'লে। তাতে তেওঁলোকক উত্তৰ দিলে, তোমালোকে আজি ৰাতি এই ঠাইতে থাকা, যিহুৱাই মোক যিহকে ক'ব সেইদৰে মই তোমালোকক উত্তৰ দিম। গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল। ঈশ্বৰে বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক'লে, তোমাৰ লগত থকা এই লোকসকল কোন? বিলিয়মে ঈশ্বৰক উত্তৰ দি ক'লে, মোৱাবৰ ৰজা চিপুৰৰ পুত্ৰ বালাকে মোৰ ওচৰলৈ তেওঁলোকক কৈ পঠিয়াইছে। তেওঁ কৈছে, চোৱা, মিছৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক হাও দিয়া, কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম। তেতিয়া ঈশ্বৰে বিলিয়মক ক'লে, তুমি তেওঁলোকৰ লগত নাযাবা, তুমি সেই জাতিক হাও নিদিবা, কিয়নো তেওঁলোক আশীৰ্বাদ পোৱাৰ লোক। পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক'লে, তোমালোকে নিজ দেশলৈ গুচি যোৱা, কিয়নো জিহুৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে। তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক'লে, আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত্ত হ'ল। বালাকে তেওঁলোকতকৈ, অৰ্থাৎ প্ৰথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে। তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক'লে, চিপুৰ পুত্ৰ বালাকে এই কথা কৈছে, মই নিবেদন কৰোঁ মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক, কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম, আৰু যি যি আজ্ঞা দিব তাকে কৰিম। এই হেতুকে বিনয় কৰোঁ, আপুনি আহি মোৰ কাৰণে এই জাতিক হাও দিয়ক। তেতিয়া বিলিয়মে বালাকৰ ডাকবোৰক উত্তৰ দিলে, যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্ৰসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ জিহুৱাৰ আজ্ঞা উলংঘন কৰিব নোৱাৰোঁ। এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, জিহুৱাই মোক আৰু যি ক'ব তাক মই জানিম। পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক'লে, যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা, কিন্তু মই তোমাক যিহকে ক'ম তাকেহে তুমি কৰিবা। বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত স্পৰ্শস্থান কৰিলে। পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল, আৰু জিহুৱাৰ দূত তেওঁৰ বিৰুদ্ধাকাৰী হৈ বাটৰ মাজত থিয় হ'ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল। তেতিয়া সেই গাধজনীয়ে ফুলা তৰোৱাল ধৰা জিহুৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ'ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে। তেতিয়া জিহুৱাৰ দূত দুফালে গড় থকা দাক্ষা বাৰীৰ ঠেক বাটত থিয় হ'ল। গাধজনীয়ে জিহুৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে। তেতিয়া তেওঁ আকৌ তাইক কোবালে। জিহুৱাৰ দূত আৰু অলপমান আগলৈ গৈ সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ'ল। তেতিয়া গাধজনীয়ে জিহুৱাৰ দূতক দেখি বিলিয়মৰ সৈতে আঁঠু কাঢ়ি পৰিল। বিলিয়ম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে। তেতিয়া জিহুৱাই গাধক কথা কবলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক'লে, মই তোমাক কি কৰিলোঁ যে তুমি এই তিনিবাৰ মোক কোবালা? বিলিয়মে গাধজনীক ক'লে, তই মোক অমান্য কৰিছ, মোৰ হাতত তৰোৱাল থকা হ'লে বৰ ভাল আছিল, সেয়ে হোৱা হ'লে মই এতিয়াই তোক বধ কৰিলোহেঁতেন। গাধজনীয়ে বিলিয়মক ক'লে, যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ, মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ। বিলিয়মে ক'লে, নাই কৰা। তেতিয়া জিহুৱাই বিলিয়মৰ চকু মুকলি কৰিলে। ফুলা তৰোৱাল হাতত লোৱা জিহুৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে। তেতিয়াই তেওঁ মূৰ দুৱাই উবুৰি হৈ পৰিল। তেতিয়া জিহুৱাৰ দূতে তেওঁক ক'লে, তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধাকাৰী হৈ ওলাইছো, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা, আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মুখৰ পৰা নুঘূৰা হ'লে মই নিশ্চয় তোমাক বধ কৰিলোহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোহেঁতেন। বিলিয়মে জিহুৱাৰ দূতক ক'লে, মই পাপ কৰিলোঁ, কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে তাক মই নাজানিলোঁ, কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে তেন্তে মই উলটি যাওঁ। তেতিয়া জিহুৱাৰ দূতে বিলিয়মক ক'লে, সেই লোকসকলৰে সৈতে যোৱা, কিন্তু মই যি কথা তোমাক ক'ম কেৱল তাকেহে ক'বা। আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলৰ সৈতে গ'ল। পাছত বিলিয়ম অহাৰ বাতৰি শুনি বালাকে তেওঁক আগবঢ়াই নিবলৈ দেশৰ সীমাৰ দাঁতিত অন্নুনৰ সীমাত থকা মোৱাবৰ নগৰলৈ গ'ল। পাছে বালাকে বিলিয়মক ক'লে, মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলোঁ, আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাৰ সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ। তাতে বিলিয়মে বালাকক ক'লে, এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ, তথাপি এতিয়াও কোনো কথা ক'বলৈ জানো মোৰ ক্ষমতা আছে, ঈশ্বৰে মোৰ মুখত যি বাক্য দিব তাকেহে মই ক'ম। বিলিয়মে বালাকৰ লগত আহি কিৰিয়ত হুচুত পালেহি, আৰু বালাকে গৰু আৰু মেৰ বলিদান কৰি বিলিয়ম আৰু তেওঁৰ লগৰ অধ্যক্ষসকললৈ মাংস পঠিয়ালে। পাছৰ ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ পবিত্ৰ ঠাইবোৰলৈ লৈ গ'ল। তাৰ পাছত তেওঁ ইজৰাইলীয়াসকলৰ মাথোন এফালহে দেখা পালে।